من قبل هدى للناس وأنزل الفرقان إن الذين كفروا بآيات الله لهم عذاب شديد والله عزيز ذو انتقام
إتي পূৰ্বে মানুহক হিদায়ত দিবলৈ তেওঁই তাওৰাত আৰু ইঞ্জিল অৱতীৰ্ণ কৰিছিল আৰু তেওঁই ফুৰকান অৰ্থাৎ ন্যায় অন্যায়ৰ মীমাংসাকাৰী কোৰআন অৱতীৰ্ণ কৰিছে নিশ্চয় যিসকলে আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰে সিহঁতৰ বাবে আছে কঠোৰ শাস্তি প্ৰকৃততে আল্লাহ মহাপৰাক্ৰমশালী প্ৰতিশোধ গ্ৰহণকাৰী